আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ জয় কৰি ভাৰতে ইতিহাস ৰচনা কৰিছে। যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ভাৰতে নিউজিলেণ্ডক 96 ৰানত হৰুৱাই একেৰাহে দ্বিতীয়বাৰৰ বাবে টি টুৱেণ্টি বিশ্বকাপত চেম্পিয়ন হয়। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে নিৰ্ধাৰণ কৰি দিয়া 256 ৰানৰ বৃহৎ লক্ষ্যৰে খেল আৰম্ভ কৰি নিউজিলেণ্ডে 19 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই কেৱল 159 ৰানহে কৰিবলৈ সমৰ্থ হয়। জাসপ্ৰীত বুমৰাই 4টা উইকেট দখল কৰাৰ লগতে অক্ষৰ পেটেলে 3টা উইকেট লাভ কৰে। বুমৰাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 255 ৰান সংগ্ৰহ কৰে। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত এয়া আছিল ভাৰতৰ সৰ্বাধিক ৰান। অপেনাৰ সঞ্জু ছেমছনে সৰ্বাধিক 87 ৰান কৰাৰ লগতে ঈশান কিষাণে 54 আৰু অভিষেক শৰ্মাই 52 ৰান কৰে। নিউজিলেণ্ডৰ জেমছ নিচমে 3টা উইকেট লাভ কৰে। ছেমছনক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত কাইলৈ 9,000 টকাকৈ প্ৰদান কৰা হ'ব। সমাজ কল্যাণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে মুঠ 3,600 কোটি টকা অৰুণোদয় হিতাধিকাৰীৰ বাবে ব্যয় কৰিব। এই উপলক্ষে 3,800ৰো অধিক স্থানৰ গাঁও পৰিষদ উন্নয়ন সমিতি, স্থানীয় স্বায়ত্তশাসন পৰিষদ সমষ্টি, গাঁও পঞ্চায়ত, গাঁও উন্নয়ন সমিতি আৰু নগৰীয়া ৱাৰ্ডত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক ধনৰাশি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে।
অহা 10 তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত আৰু কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTC VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি 1খনকৈ সভাৰ আয়োজন কৰিছো। 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব আৰু সভা চলি থাকোতেই আপোনালোকক আমি এই 9,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। সেইবাবে মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক এই সভাত উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছো।
ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং বিধানসভা সমষ্টিৰ কেইবাটাও পথৰ আধাৰশিলা কালি মন্ত্ৰী বিমল বৰাই স্থাপন কৰে। ইয়াৰে নাওজান আলিমূৰৰ পৰা শালমাৰী চাহবাগিচা পথ, নামদাং চাৰিআলিৰ পৰা 2 নম্বৰ হলগুৰি গাঁও হাতী নামদাং পথ, MN ৰোডৰ পৰা ৰাংচালী সংযোগী পথ, 17 MN ৰোডৰ পৰা ঘোঁৰাঘাচ গ্ৰেজিংবাম সংযোগী পথ আৰু বামুনবাৰী বেংগলীপট্টি সংযোগী পথকেইটাৰ আধাৰশিলা স্থাপন কৰা হয়। মন্ত্ৰী শ্ৰীবৰাই কয় যে এই পথসমূহৰ নিৰ্মাণ সম্পূৰ্ণ হলে বৃহত্তৰ টিংখাং অঞ্চলৰ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিগবৈত চুতীয়া ৰাণী সতী সাধনীৰ এটা পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচন কৰে। চুতীয়া জাতি উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা বীৰাংগনা সতী সাধনীৰ প্ৰতিমূৰ্তিটো ডিব্ৰুগড়ৰ প্ৰখ্যাত ভাস্কৰ্যশিল্পী যদুমণি গগৈয়ে নিৰ্মাণ কৰিছে। নগৰখনৰ মাজমজিয়াৰ পাঞ্জাব নেচনেল বেংকৰ সমীপত স্থাপন কৰা চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰাণী বীৰাংগনা সতী সাধনীৰ এই প্ৰতিমূৰ্তিটোৱে ৰাজ্যৰ প্ৰতিটো প্ৰজন্মক তেওঁৰ প্ৰবল দেশপ্ৰেম আৰু বীৰগাথাৰ কথা সোঁৱৰাই থাকিব। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ সৈতে যোৰহাট জিলাৰ জয় শিৱানীয়ে কালি সন্ধিয়া যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সমীপত নিৰ্মীয়মান স্বাধীনতা স্মাৰক উদ্যান আৰু সংগ্ৰহালয় প্ৰকল্প পৰিদৰ্শন কৰে। তেওঁলোকে লগতে কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত সংশ্লিষ্ট বিষয়াৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শনকালত মুখ্য সচিব আৰু জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগক অট্টালিকাসমূহৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে। বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে জনতাৰ কাষ চপাৰ চেষ্টা কৰাৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছে সময় পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ বাবে চেষ্টা চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মাৰ্ঘেৰিটা, ডিগবৈ আৰু মাকুম সমষ্টিত জন আশীৰ্বাদ যাত্ৰাত অংশ লয়। আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাই বজালী, টিহু আৰু নলবাৰী সমষ্টিক সামৰি ল'ব। এই যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অংশগ্ৰহণ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।